এয়া আকাশবাণী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব আৰু তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব। বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। দিল্লীৰ লালকিল্লাৰ সমীপত কালি সংঘটিত বিস্ফোৰণ সন্দৰ্ভত অমিত শ্বাহৰ অধ্যক্ষতাত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি দিয়া হ'ব। আৰু ভাৰতৰ জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব আৰু তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিম্ফুৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে কয়। তেওঁ কয় যে যোৱা নিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থাসমূহে সমগ্ৰ ঘটনাৰ উহ উলিয়াবলৈ সমৰ্থ হ'ব বুলিও তেওঁ নিশ্চিতি দিয়ে। শ্ৰীমোদীয়ে কয় যে আজি তেওঁ অত্যন্ত গধুৰ হৃদয়েৰে ভূটানলৈ আহিব লগা হৈছে কাৰণ দিল্লীৰ ঘটনাই সকলোকে ব্যথিত কৰি তুলিছে। দুৰ্ভগীয়া পৰিয়ালকেইটাৰ দুখ তেওঁ অনুভৱ কৰিব পাৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ দেশ তেওঁলোকৰ লগত আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো বিশ্বশান্তিত বিশ্বাস কৰা সকলো লোকৰ লগতে ভূটান আৰু ভূটানৰ ৰাজপৰিয়ালৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কেইবা শতিকা জুৰি ভাৰত আৰু ভূটানৰ মাজত অত্যন্ত গভীৰ সম্পৰ্ক থকাৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে সাংস্কৃতিকভাৱেও দুয়োখন দেশ ওচৰ সম্পৰ্কত আছে। বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। শেহতীয়া তথ্য অনুসৰি 31.38% ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত 20খনৰো অধিক জিলাৰ 122টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। মুঠ 1302গৰাকী প্ৰাৰ্থীৰ ভাগ্য 3,70,00,000ৰো অধিক ভোটদাতাই নিৰ্ণয় কৰিব। প্ৰাৰ্থীসকলৰ ভিতৰত 136গৰাকী মহিলা প্ৰাৰ্থী আছে। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া 6 বজালৈকে চলিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত 7টা সমষ্টিত সন্ধিয়া 5 বজাত ভোটগ্ৰহণৰ অন্ত পৰিব। ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ ভোটগ্ৰহণৰ প্ৰথম 2 ঘণ্টাত গয়াজী আৰু কিষাণগঞ্জ সমষ্টিত সৰ্বাধিক 16% ভোটদান সম্পন্ন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰবাসীক দলে বলে ভোটদান কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা যুৱ ভোটাৰসকলক নিশ্চিন্ত মনে ভোট দিবলৈ আহ্বান জনায়। ৰাজ্যখনত 6 নৱেম্বৰত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 65% ভোটদান সম্পন্ন হৈছিল। ভোটগণনা 14 নৱেম্বৰত কৰা হ'ব। ওড়িশাৰ নোৱাপাৰা বিধানসভা সমষ্টিত আজি পুৱাৰে পৰা কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ 11 বজা পৰ্যন্ত সমষ্টিটোত 32.51% ভোটদান হৈছে। পুৱা 7 বজাত সমষ্টিটোৰ 358টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সন্ধিয়া 7 বজাত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। অৱশ্যে অত্যন্ত দুৰ্গম আৰু মাওবাদী প্ৰভাৱিত অঞ্চল হিচাপে চিহ্নিত হোৱাৰ বাবে 47টা ভোটগ্ৰহণ কেন্দ্ৰত বিয়লি 4 বজাত ভোটগ্ৰহণ সমাপ্ত হ'ব। উপ নিৰ্বাচনত মুঠ 2,53,000 ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ কথা আছে। বিজেডিৰ 4বাৰৰ বিধায়ক ৰাজেন্দ্ৰ ঢোলাকিয়াৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। উপ নিৰ্বাচনত বিজেপিৰ জয় ঢোলাকিয়া, বিজেডিৰ স্নেহনাগিনী চুৰিয়া আৰু কংগ্ৰেছৰ ঘাসীৰাম মাঝিৰ মাজত 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈছে। মুঠ 14গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ঝাৰখণ্ডৰ ঘাটশিলা বিধানসভা সমষ্টিত আজি উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা 9 বজালৈ সমষ্টিটোত 17.33% ভোটদান হয়। পুৱা 7 বজাত সমষ্টিটোৰ 300টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া 5 বজাত ভোটদানৰ সামৰণি পৰিব। উপ নিৰ্বাচনত 2,55,000ৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা জে এম এমৰ বিধায়ক ৰামদাস চোৰেনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। উপ নিৰ্বাচনত মুঠ 13গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে যদিও প্ৰয়াত চোৰেনৰ পুত্ৰ তথা জে এম এমৰ প্ৰাৰ্থী সোমেশ চোৰেন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনৰ পুত্ৰ তথা এন ডি এৰ প্ৰাৰ্থী বাবুলাল চোৰেনৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব। দিল্লীৰ লালকিল্লাৰ কাষৰীয়া এলেকাত কালি সন্ধিয়া সংঘটিত গাড়ীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শেহতীয়া নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ সঞ্চালক প্ৰধানগৰাকীয়ে অংশগ্ৰহণ কৰে। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ইয়াত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাগ লয়। উল্লেখযোগ্য যে কালিৰ বিস্ফোৰণৰ ঘটনাটোৰ পাছতেই সকলো স্পৰ্শকাতৰ এলেকাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। বিস্ফোৰণৰ কাৰণ তথা আনুষংগিক বিষয়সমূহ বিশ্লেষণ কৰাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰা আৰু স্বাভাৱিক অৱস্থা উভতাই অনাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলি থকা অৱস্থাত সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে তালাচী অভিযানো তীব্ৰতৰ কৰি তুলিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও 8 লোকৰ মৃত্যু হোৱাৰ লগতে 24 অধিক লোক আহত হয়। এখন গাড়ীত সংস্থাপিত এটা বোমা বিস্ফোৰণৰ এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শক্তিশালী এই বিস্ফোৰণটোত আন 4 গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাজনো পথচাৰী আৰু অটোৰিক্সাৰ যাত্ৰী আঘাতপ্ৰাপ্ত হয়। গৃহমন্ত্ৰী শ্বাহে কয় যে দিল্লী আৰক্ষী, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী তথা ফৰেনচিকৰ দলে ঘটনাৰ বিস্তৃত অনুসন্ধান চলাই আছে আৰু এই সন্দৰ্ভত সোনকালে নিশ্চিত তথ্য লাভ কৰিব পৰা হ'ব। দিল্লীৰ আৰক্ষী আয়ুক্ত সতীশ গুলচাই প্ৰকাশ কৰা মতে সন্ধিয়া প্ৰায় 6:52 লালকিল্লা মেট্ৰ' ষ্টেচনৰ সমীপত ধীৰ গতিৰে অহা এখন 4 গাড়ীত এই বিস্ফোৰণ সংঘটিত হয়। ঘটনাৰ পাছতে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়া NSG, NIA আৰু ফৰেনচিক বিশেষজ্ঞৰ দল উপস্থিত হৈ ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰে। দিল্লী আৰক্ষীয়ে ইতিমধ্যে বিস্ফোৰণত ব্যৱহৃত গাড়ীখন চিনাক্ত কৰিছে। আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন আৰু ভাৰতীয় ন্যায় সংহিতাকে ধৰি ভিন ভিন আইনৰ বিভিন্ন ধাৰাৰ অধীনত ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিস্ফোৰণৰ ঘটনাৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চিকিৎসাধীন আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। বিস্ফোৰণ সন্দৰ্ভত ব্যাপক অনুসন্ধান চলোৱা হ'ব বুলিও তেওঁ ভুক্তভোগী লোকসকলক আশ্বাস দিয়ে। ইপিনে LNJP হাস্পতালৰ অধীক্ষকগৰাকীয়ে কয় যে এই ঘটনাত আঘাতপ্ৰাপ্ত 15 লোকক হাস্পতাললৈ লৈ অহা হৈছিল যদিও ইয়াৰ 8 লোকৰ ইতিমধ্যে মৃত্যু হৈছে। 3 অৱস্থা অতি গুৰুতৰ আৰু 1 আঘাতপ্ৰাপ্ত লোকৰ স্বাস্থ্য বৰ্তমান স্বাভাৱিক বুলি অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ঘটনাটো সন্দৰ্ভত খবৰ লোৱাৰ বাবে দিল্লী আৰক্ষীয়ে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। জৰুৰী ফোন নম্বৰ 112 লগতে এই সন্দৰ্ভত মুকলি কৰা দিল্লী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ দুটা হ'ল 01122910010 আৰু 01122910011। একেদৰে LNJP হাস্পতালৰ 01232334000 আৰু 01232339249 নম্বৰতো যোগাযোগ কৰিব পৰা হ'ব বুলি কোৱা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। নতুন দিল্লীত আজি দিল্লী প্ৰতিৰক্ষা আলোচনাত ভাগ লৈ শ্ৰীসিঙে কয় যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয় যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কালিৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া 2 টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ কয় যে ভাৰতীয় বাতাবৰণত খেলাটো ইমান সহজসাধ্য নহয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল 14 নৱেম্বৰৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ দে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ'ব। বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। দিল্লীৰ লালকিল্লাৰ সমীপত কালি সংঘটিত বিস্ফোৰণ সন্দৰ্ভত অমিত শ্বাহৰ অধ্যক্ষতাত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হয় আৰু ভাৰতৰ জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কৈছে যে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া 2 টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।